এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনো বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটো সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাই আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকসকলৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনোধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে কাপোৰ, শিক্ষাৰ্থীৰ বাবে কিতাপ, আঁঠুৱা আদিৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীশইকীয়াই বানৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
অত্যন্ত দুৰ্যোগপূৰ্ণ এটা মুহূৰ্ত বা সময় এইখিনি, গতিকে আমাৰ চৰকাৰে যিমানখিনি পাৰে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছে, কিন্তু ইমান ভয়াৱহ পৰিস্থিতি যে এতিয়ালৈকে আমি বহু অঞ্চলত যাবও পৰা নাই বা যাবৰ কাৰণে চেষ্টা কৰি আছো যদিও সফল হোৱা নাই। বহু মানুহ 40টাতকৈ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে, 4,00,000তকৈ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থানবান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰী যোগান ধৰিছে। জিলাখনে বৰ্তমানলৈকে 3,33,624 লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, 1,95,852টাৰো অধিক বিস্কুটৰ পেকেট, 45,000 লোকৰ বাবে 7 দিনৰ উপযোগী পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে 96খন সামগ্ৰী কঢ়িওৱা বাহন আৰু 58খন ট্ৰাক প্ৰদান কৰিছে। তদুপৰি দুয়োখন জিলাত SDRFৰ কৰ্মীসহ উদ্ধাৰ অভিযানত সহায় হোৱাকৈ নাৱৰো যোগান ধৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাও কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ব্যক্তিগতভাৱে এই সামগ্ৰীসমূহৰ প্ৰেৰণৰ কাৰ্য তদাৰক কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কালি জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। ৰাজ্যত নৱনিৰ্মিত প্ৰাকজ্যোতি চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনলৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ।
ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডঃ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027ৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনী ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফাউণ্ডেশ্যন অব ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহান কৰি মচুৰ দাইল আৰু চেনী যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰা হ'ব বুলি ডঃ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়, ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এতিয়া আমি প্ৰত্যেক সমষ্টিতে 21জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অরুণোদয় সারথি ধরনের হব। কিন্তু এতিয়া প্রত্যেক সমষ্টিরে ব্লক অফিসত নহলে এসডিসির অফিসত নহলে ডিসি অফিসত এজনকৈ অরুণোদয় সহায়ক বা অরুণোদয় সারথি বহি থাকিব। অরুণোদয় রিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পারিব আর সমাধান করার বাবে চেষ্টাও করিব পারিব।
প্রহ্লাদ যোশী দেশের পরবর্তী শিক্ষামন্ত্রী হব। শ্রীযোশীক বর্তমানের গ্রাহক পরিক্রমা, খাদ্য আর রাজহা বিতরণ তথা নতুন আর নবীকরণযোগ্য শক্তিমন্ত্রীর উপরও শিক্ষামন্ত্রীর অতিরিক্ত দায়িত্ব অর্পণ করা হয়েছে। ইপিনে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে কেন্দ্রীয় মন্ত্রী পরিষদের ধর্মেন্দ্র প্রধানের পদত্যাগ পত্র গ্রহণ করেছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দিনের 11 বজাত আকাশবাণীর মন কি বাত অনুষ্ঠানের জড়িয়ে দেশ বিদেশের জনসাধারণের আগত মনের ভাব ব্যক্ত করব। এয়া হব অনুষ্ঠানটির 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আর দূরদর্শনের আটাইবর নেটওয়ার্কের উপরি আকাশবাণীর ওয়েবসাইট আর নিউজ অন এআইআর মোবাইল এপর জড়িয়ে শুনবলে পয়া যাব। প্রধানমন্ত্রীর কার্যালয়, তথ্য আর সম্প্রচার মন্ত্রালয়, আকাশবাণী আর দূরদর্শনের ইউটিউব চ্যানেল যোগেও এই অনুষ্ঠান প্রচার করা হব। আকাশবাণীয়ে অনুষ্ঠানটি প্রচার হওয়ার ঠিক পাছতে ইয়ার অসমীয়া ভাষান্তর প্রচার করব। শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করে ইতিহাস রচনা করেছে। অনাহতে কালি সোয়ালির সিঙ্গলসর ফাইনেলত ইজিপ্তর রুকেইয়া সালেমক 11-3, 11-7, 11-9 পুনপুটিয়া গেমত পরাভূত করে। এই জয়ের সুবাদত অনাহত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করা দেশের প্রথমগী স্কোয়াশ খেলোয়াই হিসাবে পরিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত সমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
ৰাজ্যৰ বান পৰিস্থিতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, চিজেপিৰ আন্দোলন প্ৰত্যাহাৰ, কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ আদি বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হলেও লক্ষ লক্ষ লোক এতিয়াও বিপৰ্যস্ত হৈ থকা আৰু প্ৰধানমন্ত্ৰীৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰি পানী শুকালেও লক্ষ লক্ষজনৰ শুকোৱা নাই চকুলো শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰি দুটা প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠা স্থান দিছে। ছাত্ৰ বিক্ষোভত নটহীৰ কেন্দ্ৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিৰোনামেৰে চিজেপিৰ প্ৰতিবাদ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে দুখন আসন সংৰক্ষণকে ধৰি ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আমাৰ অসম কাকতে তিনি প্ৰজন্মৰ অসমীয়াৰ বাবে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি হিচাপে 2,50 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি 2,050 কোটি, পুনৰ আহিব 4,000 কোটি শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত চিজেপিয়ে 36-দিনীয়া আন্দোলন প্ৰত্যাহাৰ কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে চিজেপি কলছ অফ স্থিৰ আঠাৰ প্ৰধান কুইজ গভমেণ্ট একচেপ্টছ কি ডিমাণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু চিজেপিৰ আন্দোলন প্ৰত্যাহাৰৰ দুটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। ডিব্ৰুগড়ৰ কদমনি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত গগৈৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰাক্তন সভাপতি বাণীকান্ত গগৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি, বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ, আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।